أَوَمَنْ كَانَ مَيْتًا فَأَحْيَيْنَاهُ وَجَعَلْنَا لَهُ نُورًا يَمْشِي بِهِ فِي النَّاسِ كَمَنْ مَثَلُهُ فِي الظُّلُمَاتِ لَيْسَ بِخَارِجٍ مِّنْهَا كذلك زين للكافرين ما كانوا يعملون
যি ব্যক্তি মৃত আছিল অর্থাৎ যার কোনো অস্তিত্ব নাছিল যাক আমি পিছত জীবিত কৰিছো আৰু তাৰ বাবে নিৰ্ধাৰণ কৰিছো যুতি যাৰ মাধ্যমত তেওঁ মানুহৰ ভিতৰত চলাফুৰা কৰে সেইজন ব্যক্তি সেই ব্যক্তিৰ দৰে নেকি যিজন এনেকুৱা অন্ধকাৰত আছে যৰ পৰা সি কেতিয়াও ওলাব নোৱাৰিব এইদৰে কাফিৰসকলৰ কৃতকৰ্ম খুবুনীয় কৰি দিয়া হৈছে